হৰিয়াল। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল দেশত লোকসভা নিৰ্বাচনৰ ভোটগণনা আজি পুৱা 8 বজাৰ পৰা আৰম্ভ হ'ব। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে আজি লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ পৰিপ্ৰেক্ষিতত জনাদেশ 2024 শীৰ্ষক দিনজোৰা অনুষ্ঠান প্ৰচাৰ কৰিব। অসমৰ সাম্প্ৰতিক বানত 10খন জিলাৰ 6 লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। ভাৰতৰ ৰোহন বোপান্না আৰু অষ্ট্ৰেলিয়াৰ মেথিউ এবডেনৰ যুটীটো ফ্ৰান্স অপেন টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে আৰু দক্ষিণ আফ্ৰিকাই যোৱা নিশা আই চি চি টি টুৱেণ্টি বিশ্বকাপ প্ৰতিযোগিতাৰ এখন খেলত শ্ৰীলংকাক 6 উইকেটত পৰাস্ত কৰে। সমগ্ৰ দেশতে নিৰ্বাচন আয়োগৰ নিৰ্দেশ মৰ্মে ভোটগণনা স্বচ্ছ আৰু নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে ইতিমধ্যে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে। দেশৰ অন্য ৰাজ্যসমূহৰ লগতে অসমতো 52টা কেন্দ্ৰত আজি পুৱা 8 বজাৰ পৰা লোকসভা নিৰ্বাচনৰ ভোটগণনা আৰম্ভ হ'ব। ইয়াৰ পূৰ্বৰ নিৰ্বাচনত প্ৰথমে পষ্টেল বেলটসমূহ গণনা কৰা হৈছিল আৰু তাৰ 30 মিনিট পিছত ই ভি এম মুকলি কৰাৰ ব্যৱস্থা আছিল যদিও এইবাৰ লোকসভা নিৰ্বাচনত এই নিয়মৰ কিছু সলনি কৰা হৈছে। এইবাৰ ৰিটাৰ্ণিং বিষয়া থকা জিলাৰ ভোটগণনা কেন্দ্ৰত পুৱা 8 বজাত পষ্টেল বেলট গণনা আৰম্ভ হ'ব আৰু 30 মিনিট পাছত ই ভি এম মুকলি কৰা হ'ব। এই স্থানসমূহত পষ্টেল বেলট গণনাৰ বাবে পৃথক টেবুলৰ ব্যৱস্থা কৰা হৈছে। আনহাতে বাকী জিলাসমূহত পষ্টেল বেলট পেপাৰ গণনা কৰা নহয়। সেই ঠাইসমূহত পুৱা 8 বজাৰ পৰা ই ভি এমেৰে গণনা আৰম্ভ হ'ব। অসমৰ লগতে ত্ৰিপুৰাতো ভোটগণনাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। ত্ৰিপুৰাৰ 2খন লোকসভা আসনৰ বাবে অনুষ্ঠিত ভোটগ্ৰহণৰ পিছত ই ভি এমসমূহ ৰখা ষ্ট্ৰংৰুমবোৰ ভোটগণনাৰ সৈতে জড়িত বিষয়া তথা নিৰ্বাচনী যুঁজত অৱতীৰ্ণ প্ৰাৰ্থীসকলৰ উপস্থিতিত ইতিমধ্যে খুলি দিয়া হৈছে। ত্ৰিপুৰা পশ্চিম লোকসভা সমষ্টিৰ ৰিটাৰ্ণিং বিষয়া ডঃ বিশাল কুমাৰে জানিবলৈ দিয়া অনুসৰি সমষ্টিটোৰ 7টা কেন্দ্ৰত ভোটগণনা কৰা হ'ব আৰু 6 পৰা 10টা ৰাউণ্ডৰ ভিতৰত এই প্ৰক্ৰিয়া সম্পন্ন হ'ব। মণিপুৰতো ইনাৰ আৰু আউটাৰ লোকসভা সমষ্টি দুটাৰ ভোটগণনাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। ৰাজ্যখনত 24টা কেন্দ্ৰত ভোটগণনা কৰা হ'ব। একেদৰে কেৰালাতো লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। ৰাজ্যখনৰ মুখ্য নিৰ্বাচনী বিষয়া সঞ্জয় কৌলে স্বচ্ছ আৰু সুৰক্ষিত ভোটগণনা প্ৰক্ৰিয়া নিশ্চিত কৰাৰ উদ্দেশ্যে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিছে। লোকসভা নিৰ্বাচনৰ লগতে অন্ধ্ৰপ্ৰদেশ আৰু ওড়িশাৰ বিধানসভা নিৰ্বাচন আৰু বিভিন্ন সমষ্টিৰ উপ নিৰ্বাচনৰো আজি ভোটগণনা কৰা হ'ব। ইয়াৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠা বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। ইপিনে ৰাজস্থানতো 25খন লোকসভা আসনৰ ভোটগণনাৰ বাবে সকলো ধৰণৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে। ৰাজ্যখনত আজি বাগিদৰা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰো ভোটগণনা কৰা হ'ব। নিৰ্বাচন আয়োগে ৰাজ্যখনত 56গৰাকী পৰ্যবেক্ষক নিয়োগ কৰিছে। ভোটগণনাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যখনৰ প্ৰতিটো ভোটগণনা কেন্দ্ৰত 3 তৰপীয়া সুৰক্ষাৰ দিহা কৰা হৈছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। বিহাৰতো পুৱা 8 বজাৰ পৰা 40খন লোকসভা আসনৰ বাবে ভোটগণনা অনুষ্ঠিত হ'ব। ইয়াৰ লগতে ৰাজ্যখনৰ আজিও বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰো ভোটগণনা কৰা হ'ব। তেলেংগানাও 17টা লোকসভা সমষ্টিৰ ভোটগণনাৰ বাবে সাজু হৈ উঠিছে। ৰাজ্যখনত 10,000ৰো অধিক লোকক ভোটগণনাৰ বাবে নিয়োগ কৰা হৈছে। ৰাজ্যখনত উপ নিৰ্বাচন অনুষ্ঠিত হোৱা চিকান্দাৰাবাদ ছাউনি বিধানসভা সমষ্টিৰ ভোটগণনাও একেলগে কৰা হ'ব। ৰাজ্যখনত কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰী জি কিষণ ৰেড্ডী চিকান্দাৰাবাদৰ পৰা পুনৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ বিপৰীতে এম আই এমৰ নেতা আছাদুদ্দিন ওৱেইছী একেৰাহে পঞ্চমবাৰৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হৈছে। ৰাজ্যখনত 3,32,32,000তকৈ অধিক ভোটদাতাৰ ভিতৰত 65.67% ভোটদান কৰিছিল। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে আজি লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ পৰিপ্ৰেক্ষিতত জনাদেশ 2024 শীৰ্ষক দিনজোৰা অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত কেইবাগৰাকীও বিশ্লেষক আৰু সমল ব্যক্তিৰ উপস্থিতিত ভোটগণনাৰ শেহতীয়া তথ্য সম্পৰ্কে আলোচনা কৰাৰ লগতে দেশ আৰু ৰাজ্যৰ বিভিন্ন সমষ্টিৰ পৰা আকাশবাণীৰ সংবাদদাতাৰ সৈতে সংযোগ স্থাপন কৰি পোনপটীয়াকৈ ভোটগণনাৰ শেহতীয়া তথ্য প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানটো পুৱা 8:30 বজাৰ পৰা অব্যাহত থাকিব। এই অনুষ্ঠানটো নিউজ অন এ আই আৰ এপ, ইউটিউব চেনেল এ আই আৰ নিউজ গুৱাহাটী আৰু এক্স হেণ্ডেল এট দ্য ৰেট এ আই আৰ নিউজ গুৱাহাটী যোগে পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। অসমৰ 10খন জিলাৰ 6 লাখৰো অধিক লোক বানৰ কবলত পৰিছে। ৰাজ্য চৰকাৰে বানৰ কবলত পৰা জিলাসমূহত ইতিমধ্যে 191টা সাহায্য শিবিৰ আৰু 108টা সাহায্য বিতৰণ কেন্দ্ৰ মুকলি কৰিছে। বিগত 24 ঘণ্টাত কাছাৰ জিলাত বানত 4 জন লোকে প্ৰাণ হেৰুৱাইছে। ইয়াকে লৈ এইবাৰৰ বানত ৰাজ্যখনত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 18লৈ বৃদ্ধি হৈছে। ৰাজ্যখনৰ 577খন গাঁও প্লাৱিত হোৱাৰ লগতে 6000ৰো অধিক হেক্টৰ কৃষিভূমি বানৰ কবলত পৰিছে। চৰকাৰী সূত্ৰ অনুসৰি বানত বিগত 24 ঘণ্টাত কাছাৰ জিলাত 4গৰাকী লোক সন্ধানহীন হৈছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি কেইবাখনো জিলাৰ পথ মথাউৰি আৰু আন্তঃগাঁথনি ক্ষতিগ্ৰস্ত হৈছে। ইপিনে উত্তৰ পূব সীমান্ত ৰেলৱে নিউ হাফলং চন্দ্ৰনাথপুৰৰ ৰেলপথৰ ক্ষতিৰ প্ৰতি লক্ষ্য ৰাখি 5 জুন অৰ্থাৎ কাইলৈকে কেইবাখনো ৰেলৰ যাত্ৰা বাতিল কৰাৰ লগতে আন কেইবাখনো ৰেলৰ যাত্ৰা আংশিকভাৱে বাতিল কৰিছে। ক্লাউডিয়া ছেনবামকো মেক্সিকোৰ প্ৰথমগৰাকী মহিলা ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছে। তেওঁৰ নিকট প্ৰতিদ্বন্দ্বী জেচিটেল গালভেজৰ বিৰুদ্ধে জয়ী হৈ ইতিহাস সৃষ্টি কৰে। 61বছৰীয়া ক্লাউডিয়া ছেনবামকো শাসনাধিষ্ঠ মৰেনা দলৰ হৈ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। বিজেপিয়ে কৈছে যে বিৰোধী দল কংগ্ৰেছ আৰু IMDI মিত্ৰজোঁটে গণতন্ত্ৰৰ প্ৰতি শ্ৰদ্ধাশীল হৈ লোকসভা নিৰ্বাচনত পৰাজয় মানি লোৱা উচিত। নতুন দিল্লীত কালি বিয়লি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত দলৰ মুখপাত্ৰ শুভাংশু ত্ৰিবেদীয়ে দেশৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ সময়ছোৱাত ভিত্তিহীন প্ৰশ্ন উত্থাপন কৰাৰ বাবে কংগ্ৰেছ আৰু অন্যান্য ৰাজনৈতিক দলসমূহক সমালোচনা কৰে। নিৰ্বাচনৰ ভোটগণনাৰ পূৰ্বে সমাজত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰাই বিৰোধী দলসমূহৰ লক্ষ্য বুলি তেওঁ অভিযোগ উত্থাপন কৰে। ফ্ৰান্স অপেন টেনিছত ভাৰতৰ ৰোহন বোপান্না আৰু তেওঁৰ সহযোগী অষ্ট্ৰেলিয়াৰ মেথিউ এডেনে পুৰুষৰ ডাবলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। দ্বিতীয় বাছনিপ্ৰাপ্ত ভাৰত অষ্ট্ৰেলিয়াৰ যুটীটোৱে ছুপাৰ টাইব্ৰেকাৰত ভাৰতৰ এন শ্ৰীৰাম বালাজী আৰু মেক্সিকোৰ মিগেল এঞ্জেল ৰিয়েছ ভাৰেলাৰ যুটীটোক 6-7, 6-3 আৰু 7-6 ফলাফলত পৰাজিত কৰে। কোৱাৰ্টাৰ ফাইনেলত তেওঁলোক দশম বাছনিপ্ৰাপ্ত বেলজিয়ামৰ চেণ্ডাৰ গিলে আৰু জোৱান ব্লিগেনৰ মুখামুখি হ'ব। দক্ষিণ আফ্ৰিকাৰ যোৱা নিশা ICC T20 বিশ্বকাপ প্ৰতিযোগিতাৰ এখন খেলত শ্ৰীলংকাক 6 উইকেটত পৰাস্ত কৰে। নিউয়ৰ্কৰ নেফাকান্তি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত দক্ষিণ আফ্ৰিকাই 16 অভাৰ আৰু 2টা বলত 4টা উইকেট হেৰুৱাই 78 ৰাণৰ বিজয় লক্ষ্য অতিক্ৰম কৰে। ইয়াৰ পূৰ্বে প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ শ্ৰীলংকাই 19 অভাৰ আৰু 1টা বলত আটাইকেইটা উইকেট হেৰুৱাই 77 ৰাণ কৰে। দলটোৰ হৈ কুশল মেণ্ডিছে 30টা বলত সৰ্বাধিক 19 ৰাণৰ বৰঙণি আগবঢ়ায়। এয়া হ'ল T20 আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলৰ ইতিহাসত শ্ৰীলংকাৰ সৰ্বনিম্ন স্কোৰ। দক্ষিণ আফ্ৰিকাৰ হৈ এণ্ড্ৰিক নৰ্জেই 4 অভাৰত 7 ৰাণৰ বিনিময়ত 4টা উইকেট দখল কৰে। দলটোৰ কেশৱ মহাৰাজ আৰু কাজিছৰ ৰাবাডাই 2টাকৈ উইকেট লাভ কৰে। নৰ্জে প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। প্ৰতিযোগিতাত সম্প্ৰতি গায়ানাৰ প্ৰেচিডেণ্ট ষ্টেডিয়ামত আফগানিস্তান উগাণ্ডাৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। ভাৰতীয় মহিলা ফুটবল দলটো আজি উজবেকিস্তানৰ বিৰুদ্ধে দ্বিতীয়খন বন্ধুত্বপূৰ্ণ খেলত অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া 5:30 বজাত টাছখণ্ডাত অনুষ্ঠিত হ'ব। ভাৰতীয় দলটো উজবেকিস্তানৰ বিৰুদ্ধে অনুষ্ঠিত প্ৰথমখন বন্ধুত্বপূৰ্ণ খেলত 0-3 ফলাফলত পৰাস্ত হৈছিল। ভাৰতৰ লেকচেন এইচ এছ প্ৰণয়, কিদম্বি শ্ৰীকান্ত, প্ৰিয়াংশু ৰাজাৱত আৰু কিৰণ জৰ্জ আজি ইণ্ডোনেছিয়াৰ ৰাজধানী জাকাৰ্টাত অনুষ্ঠিত ইণ্ডোনেছিয়ান অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ প্ৰথম ৰাউণ্ডৰ খেলত অৱতীৰ্ণ হ'ব। একেদৰে আজি এন চিক্কি ৰেড্ডি আৰু বি সুমিত ৰেড্ডিৰ যুটীটো মিক্সড ডাবলছত আৰু আশাৰ জলি আৰু গায়ত্ৰী গোপীচন্দ্ৰৰ যুটীটো মহিলাৰ ডাবলছৰ প্ৰথম ৰাউণ্ডত অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। দেশত লোকসভা নিৰ্বাচনৰ ভোটগণনা আজি পুৱা 8 বজাৰ পৰা আৰম্ভ হ'ব। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে আজি লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ পৰিপ্ৰেক্ষিতত জনাদেশ 2024 শীৰ্ষক দিনজোৰা অনুষ্ঠান প্ৰচাৰ কৰিব। অসমৰ সাম্প্ৰতিক বানত 10খন জিলাৰ 6 লাখৰ অধিক লোক ক্ষতিগ্ৰস্ত হৈছে আৰু দক্ষিণ আফ্ৰিকাৰ যোৱা নিশা ICC T20 বিশ্বকাপ প্ৰতিযোগিতাৰ এখন খেলত শ্ৰীলংকাক 6 উইকেটত পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। নমস্কাৰ।